Eher Akakmani. পুৱার বাতৰিৰ সৈতে মই অৰূপ কুমাৰ শৰ্মা আৰু মোৰ সৈতে আছে নিৰুপমা বৰঠাকুৰ। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত নিজৰ মনৰ ভাৱ ব্যক্ত কৰিব। উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত চলি থকা মহাকুম্ভ মেলাত এতিয়ালৈকে 7,72,00,000 অধিক ভক্তই ভাগ লৈছে। কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে জম্মুৰ ৰাজৌৰী জিলাত যোৱা কিছুদিনত বিভিন্ন ঘটনাত কেইবাজনো লোকৰ মৃত্যু হোৱাৰ কাৰণ নিশ্চিত কৰিবলৈ আন্তঃমন্ত্ৰী পৰ্যায়ৰ দল গঠন কৰাৰ নিৰ্দেশ দিছে। ভাৰতৰ বিকাশ হাৰ 6.7% হ'ব বুলি বিশ্ববেংকে অনুমান কৰিছে আৰু ভাৰতৰ পুৰুষ আৰু মহিলা উভয় দলে খো-খো বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত নিজৰ মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 118 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন AIR মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেল যোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতে ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ সাহায্যেৰে নিৰ্মাণ কৰা জাফনাৰ ঐতিহাসিক সাংস্কৃতিক কেন্দ্ৰটো তিৰুৱল্লুৱাৰ সাংস্কৃতিক কেন্দ্ৰ নামেৰে নামকৰণ কৰাৰ সিদ্ধান্তৰ প্ৰতি আদৰণি জনাইছে। শ্ৰীমোদীয়ে সামাজিক মাধ্যমযোগে এই সিদ্ধান্তক ভাৰত আৰু শ্ৰীলংকাৰ জনসাধাৰণৰ মাজৰ গভীৰ সাংস্কৃতিক, ভাষিক, ঐতিহাসিক আৰু সভ্যতাগত বান্ধোনৰ পৰিচয় বুলি অভিহিত কৰিছে। উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত চলি থকা মহাকুম্ভ মেলাত অগণন ভক্ত আৰু তীৰ্থযাত্ৰীৰ সমাগম দেখিবলৈ পোৱা গৈছে। এতিয়ালৈকে 7,72,00,000 অধিক ভক্তই মহাকুম্ভ মেলাত ভাগ লৈছে আৰু ত্ৰিবেণী সংগমত পবিত্ৰ স্নান সম্পন্ন কৰিছে। অসমৰ মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামীৰ নেতৃত্বত 40 জনীয়া ভকত বৈষ্ণৱৰ এটা দলে এইবেলি প্ৰয়াগৰাজৰ মহাকুম্ভ মেলাত ভাগ ল'ব। উত্তৰ কমলাবাৰী সত্ৰৰ বৈষ্ণৱসকলে প্ৰথমবাৰৰ বাবে মহাকুম্ভ মেলাত নামঘৰ, মণিকূট আৰু ৰাঙলীচৰা নিৰ্মাণ কৰি উলিয়াইছে। ভকত বৈষ্ণৱৰ এই দলটোৱে ভাগৱত পাঠ, অংকীয়া ভাওনা, সত্ৰীয়া নৃত্য আৰু নাম প্ৰসংগ পৰিৱেশন কৰিব। কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে জম্মুৰ ৰাজৌৰী জিলাত যোৱা কিছুদিনত বিভিন্ন ঘটনাত কেইবাজনো লোকৰ মৃত্যু হোৱাৰ কাৰণ নিশ্চিত কৰিবলৈ আন্তঃমন্ত্ৰী পৰ্যায়ৰ এটা দল গঠন কৰাৰ নিৰ্দেশ দিছে। গৃহ মন্ত্ৰালয়ৰ নেতৃত্বৰ এই দলটোৱে বিগত সপ্তাহত 3টা পৃথক পৃথক ঘটনাত লোককেইজনৰ মৃত্যুৰ কাৰণ নিশ্চিত কৰাৰ উদ্দেশ্যে তেওঁলোকৰ গাঁওসমূহ ভ্ৰমণ কৰিব। দলটোত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ লগতে কৃষি, ৰসায়ন তথা সাৰ আৰু জলসম্পদ মন্ত্ৰালয়ৰ বিশেষজ্ঞসকল থাকিব। ইয়াৰ উপৰি পশুপালন, খাদ্য সুৰক্ষা আৰু ফৰেনচিক বিজ্ঞান পৰীক্ষাগাৰৰ বিশেষজ্ঞসকলকো এই দলত অন্তৰ্ভুক্ত কৰা হৈছে। মন্ত্ৰী পৰ্যায়ৰ দলটো আজি জম্মুলৈ ৰাওনা হ'ব আৰু স্থানীয় প্ৰশাসনৰ সহযোগত তাৎক্ষণিক সাহায্য প্ৰদানৰ লগতে ভৱিষ্যতে এনেধৰণৰ ঘটনা ৰোধ কৰাৰ উদ্দেশ্যে ল'বলগীয়া প্ৰয়োজনীয় সতৰ্কতামূলক ব্যৱস্থা সন্দৰ্ভত কাম কৰিব। চণ্ডীগড়ৰ এখন CBI আদালতে হিমাচল প্ৰদেশৰ ছিমলা জিলাত 2017 চনত সংঘটিত কটকৈ ধৰ্ষণ আৰু হত্যাৰ গোচৰত অভিযুক্ত সুৰজৰ জিম্মাত হোৱা হত্যাৰ বাবে আৰক্ষী মহাপৰিদৰ্শক জহুৰ হাইদৰ জেইদি আৰু অন্য 8জন আৰক্ষী কৰ্মীক দোষী সাব্যস্ত কৰিছে। 27 জানুৱাৰীত এই গোচৰৰ শাস্তি ঘোষণা কৰা হ'ব। দোষী সাব্যস্ত কৰাৰ পাছত আৰক্ষী মহাপৰিদৰ্শক জেইদি আৰু আৰক্ষী কৰ্মীকেইজনক জিম্মাত লোৱা হৈছে। অৱশ্যে সাক্ষ্য প্ৰমাণৰ অভাৱত এই গোচৰত অভিযুক্ত সেই সময়ৰ আৰক্ষী অধীক্ষক DW নেগীক দোষমুক্ত ঘোষণা কৰা হৈছে। গুৰিয়া হত্যাকাণ্ডৰ 14 দিন পাছত কটখৈ আৰক্ষী চকীৰ লোকাপত অভিযুক্ত সুৰজক হত্যা কৰা হৈছিল। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে চণ্ডীগড়ৰ CBI আদালতত এই গোচৰৰ বিচাৰ চলোৱা হৈছিল। আকাশবাণীৰ বাতৰিহা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাব্লিক স্পীকত কাইলৈ নিশা 9:30 বজাত পথ সুৰক্ষা নিশ্চিতকৰণ সন্দৰ্ভত পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব মেহমুদ আহমেদ আৰু পৰিবহণ বিশেষজ্ঞ অনিল চিকাৰাৰ সৈতে হোৱা এলানি বিশেষ আলোচনা প্ৰচাৰ কৰা হ'ব। আগ্ৰহী শ্ৰোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত 011-2342-1050 আৰু 01112334441 নম্বৰত ফোন কৰি সমল ব্যক্তি দুগৰাকীক বিষয়টো সন্দৰ্ভত প্ৰশ্ন সুধিব পাৰিব। শ্ৰোতাসকলে হোৱাটছএপ যোগে 92890940044 নম্বৰলৈ প্ৰশ্ন প্ৰেৰণ কৰিব পাৰিব। আকাশবাণীৰ FM গোল্ড চেনেল আৰু অতিৰিক্ত ফ্ৰিকুৱেঞ্চিসমূহৰ যোগেদি এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আমাৰ ৱেবছাইট newsonair.co.in আৰু ইউটিউব চেনেল newsonair অফিচিয়েল যোগেও এই অনুষ্ঠান শুনিবলৈ পোৱা যাব। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। পৰৱৰ্তী বাতৰি শুনক নিৰূপমাৰ পৰা।
2.7% গোলকীয় বিকাশ হাৰক চেৰ পেলাই ভাৰতৰ বিকাশ হাৰ 6.7% হ'ব বুলি বিশ্ববেংকে অনুমান কৰিছে। বিশ্ববেংকৰ গোলকীয় অৰ্থনীতি প্ৰেক্ষাপট সম্পৰ্কে প্ৰতিবেদনত জানুৱাৰী সংস্কৰণত পৰৱৰ্তী দুটা বিত্তীয় বৰ্ষত ভাৰতৰ দ্ৰুত বিকাশশীল বৃহৎ অৰ্থব্যৱস্থাৰ মৰ্যাদা অক্ষুণ্ণ থাকিব বুলি উল্লেখ কৰা হৈছে। এই প্ৰতিবেদনত চৰকাৰৰ ৰূপান্তৰকামী উদ্যমৰ লগতে সেৱাখণ্ডৰ অভূতপূৰ্ব বিকাশ আৰু নিৰ্মাণ আধাৰৰ সম্প্ৰসাৰণৰ বাবেই ভাৰতীয় অৰ্থব্যৱস্থাৰ বিকাশ বৃদ্ধি পোৱা বুলি কোৱা হৈছে। আন্তঃগাঁথনিৰ আধুনিকীকৰণ পৰা কৰ ব্যৱস্থাৰ সৰলীকৰণৰ দৰে ব্যৱস্থাই ঘৰুৱা বিকাশ ত্বৰান্বিত কৰিছে আৰু ভাৰতক গোলকীয় অৰ্থনৈতিক সুস্থিৰতাৰ ভেটিৰূপে পৰিগণিত কৰিছে। প্ৰতিবেদনখনত লগতে চীনৰ অৰ্থনৈতিক বিকাশৰ হাৰ পৰৱৰ্তী বছৰত 4% হ্ৰাস পাব বুলি উল্লেখ কৰা হৈছে। অনাগত সময়ত দেশৰ সেৱাখণ্ডৰ দ্ৰুত বিকাশ অব্যাহত থাকিব আৰু নিৰ্মাণৰ সৈতে জড়িত কাম কাজ সুদৃঢ় হ'ব বুলি বিশ্ববেংকৰ প্ৰতিবেদনত কোৱা হৈছে। প্ৰতিবেদনত লগতে মুদ্ৰাস্ফীতিৰ হাৰৰ নিম্নমুখী গতি, সুলভ ঋণ আৰু শক্তিশালী শ্ৰম বজাৰৰ বাবে দেশত বিভিন্ন সামগ্ৰীৰ ব্যৱহাৰ বৃদ্ধি পাব বুলি উল্লেখ কৰা হৈছে। আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিয়েও 2025-26 বিত্তীয় বৰ্ষত ভাৰতৰ অৰ্থনৈতিক বিকাশ হাৰ 6.5% হ'ব বুলি পূৰ্বানুমান প্ৰকাশ কৰিছে। গাজাৰ, হামাছ আৰু ইজৰাইলৰ মাজত ভাৰতীয় সময় অনুসৰি আজি দুপৰীয়া 12 বজাৰ পৰা যুদ্ধবিৰতি চুক্তি কাৰ্যকৰী হ'ব। ইয়াৰ পূৰ্বে কালি ইজৰাইলৰ মন্ত্ৰীসভাই গাজা যুদ্ধবিৰতি চুক্তিৰ অনুমোদন দিয়ে। অৱশ্যে যুদ্ধবিৰতি কাৰ্যকৰী হোৱাৰ কিছু ঘণ্টা পূৰ্বে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে কয় যে গাজা যুদ্ধবিৰতি চুক্তি সাময়িক হ'ব পাৰে আৰু গাজা যুদ্ধ পুনৰ চলাই নিয়াৰ বাবে ইজৰাইলৰ অধিকাৰ আছে। প্ৰথম পৰ্যায়ত তেওঁ 33 পণবন্দীৰ তালিকা প্ৰকাশ কৰিবলৈ হামাছক নিৰ্দেশ দিছে। চুক্তিৰ প্ৰথম পৰ্যায়ত হামাছে শিশু, মহিলা আৰু 50 বছৰ বয়সৰ ঊৰ্ধৰ ব্যক্তিকে ধৰি মুঠ 33 পণবন্দীক মোকলাই দিয়াৰ বাবে সন্মতি প্ৰকাশ কৰিছে। ভাৰতৰ পুৰুষ আৰু মহিলা উভয় দলে খো খো বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰিছে। ভাৰতীয় পুৰুষ দলে কালি দিল্লীৰ ইন্দিৰা গান্ধী ইণ্ডোৰ ষ্টেডিয়ামত অনুষ্ঠিত ছেমি ফাইনেলত দক্ষিণ আফ্ৰিকাক 62-42 ব্যৱধানত পৰাস্ত কৰে। ভাৰত আজি ইন্দিৰা গান্ধী ইণ্ডোৰ ষ্টেডিয়ামত হ'বলগীয়া ফাইনেলত নেপালৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। নেপালে কালি ছেমি ফাইনেলত ইৰাণক 72-29 পৰাভূত কৰি ফাইনেলত স্থান নিশ্চিত কৰে। ইয়াৰ পূৰ্বে ভাৰতীয় মহিলা দলে জয়ৰ ধাৰা অব্যাহত ৰাখি দক্ষিণ আফ্ৰিকাক 66-16 ব্যৱধানত পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰে। মহিলা দলটো আজি ফাইনেলত নেপালৰ সন্মুখীন হ'ব। ভাৰতৰ টেনিছ তাৰকা অংকিতা ৰাইনা আৰু ব্ৰিটেইনৰ নাইক থাবেইনছে ITF W50 প্ৰতিযোগিতাৰ খিতাপ দখল কৰিছে। নতুন দিল্লীত অনুষ্ঠিত ফাইনেল খেলখনত যুটীটোৱে আমেৰিকাৰ চতুৰ্থ বাছনিৰ জেছি এনে আৰু জেছিকা ফাইল্লাক 6-4, 3-6, 10-8 ছেটত পৰাজিত কৰে। এয়া হৈছে অংকিতাৰ প্ৰথমটো ডাবলছৰ খিতাপ। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ পৰিষদ BCCIয়ে ICC চেম্পিয়নছ ট্ৰফী আৰু ইংলেণ্ডৰ বিৰুদ্ধে হ'বলগীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ বাবে 15 দল ঘোষণা কৰিছে। এদিনীয়া দললৈ কুলদীপ যাদৱ আৰু মহম্মদ শামীৰ প্ৰত্যাৱৰ্তন ঘটিছে। যশপ্ৰীত বুমৰাকো চেম্পিয়নছ ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাৰ বাবে দলত অন্তৰ্ভুক্ত কৰা হৈছে। ৰোহিত শৰ্মা নেতৃত্বাধীন ভাৰতীয় দলৰ বাকী সদস্যসকলৰ ভিতৰত আছে উপ অধিনায়ক শুভমন গিল, বিৰাট কোহলি, অক্ষৰ পেটেল, অৰ্ষদীপ সিং, ৰবীন্দ্ৰ জাদেজা, উইকেট কীপাৰ ঋষভ পণ্ট, ৱাশ্বিংটন সুন্দৰ, KL ৰাহুল, হাৰ্দিক পাণ্ডিয়া আৰু যশস্বী জয়ছৱাল। হৰ্ষিত ৰাণাক সংৰক্ষিত খেলুৱৈ হিচাপে ৰখা হৈছে। প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিনৰ 11 আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত নিজৰ মনৰ ভাৱ ব্যক্ত কৰিব। উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত চলি থকা মহাকুম্ভ মেলাত এতিয়ালৈকে 7,72,00,000 অধিক ভক্তই ভাগ লৈছে। কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে জম্মুৰ ৰাজৌৰী জিলাত যোৱা কিছুদিনত বিভিন্ন ঘটনাত কেইবাজনো লোকৰ মৃত্যু হোৱাৰ কাৰণ নিশ্চিত কৰিবলৈ আন্তঃমন্ত্ৰী পৰ্যায়ৰ এটা দল গঠন কৰাৰ নিৰ্দেশ দিছে। ভাৰতৰ বিকাশ হাৰ 6.7% হ'ব বুলি বিশ্ববেংকে অনুমান কৰিছে আৰু ভাৰতৰ পুৰুষ আৰু মহিলা উভয় দলে খো খো বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:55 শুনিবলৈ পাব।